আলোচনা কৰিছো অনুজা লোকামুদ্ৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই পৰ্যায়ত ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰ শাসিত অঞ্চলৰ 18টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া খবৰ অনুসৰি দিনৰ 1 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 45.13% ভোটদান সম্পন্ন হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ গ্ৰুপ ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাজনক আৰু পৰিয়ালতান্ত্ৰিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে পূব মধ্য বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহসমূহত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড ৰিমেণ্ট ফিল শাখাত সোণৰ পদক অৰ্জন কৰিছে। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই পৰ্যায়ত ছখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 18টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশৰ 14টা, হাৰিয়ানাৰ 10, বিহাৰৰ 8টা, পশ্চিমবংগৰ 8টা, দিল্লীৰ 7টা, ওড়িশাৰ 6টা, ঝাৰখণ্ডৰ 4টা আৰু জম্মু কাশ্মীৰৰ 1টা সমষ্টি আছে। পুৱা 7 বজাত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া 6 বজাত অন্ত পৰিব। শেহতীয়া খবৰ অনুসৰি দিনৰ 1 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 45.13% ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত মুঠ 899গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। ই ভি এম আজি ৰাজনৈতিক ভাগ্যত বন্দী হবলগীয়া বিজেপিৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে মানেকা গান্ধী, ধৰ্মেন্দ্ৰ প্ৰধান, মনোহৰ লাল খট্টৰ, মনোজ তিৱাৰী, বাসুলী প্ৰয়াস আদি। কংগ্ৰেছৰ উল্লেখযোগ্য প্ৰাৰ্থীৰ ভিতৰত আছে দীপেন্দ্ৰ সিং হুদা, কুমাৰী শেলজা, ৰাজ বব্বৰ, কনহয়া কুমাৰ আদি। জম্মু কাশ্মীৰৰ আনন্তনাগ ৰাজৌৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে। ষষ্ঠ পৰ্যায়ত 1,14,000 ভোটকেন্দ্ৰত 11 কোটিৰো অধিক ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি পুৱাৰ ভাগতে নতুন দিল্লীত তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে সংবাদ মাধ্যমক কয় যে ভোটাধিকাৰ হৈছে এটা দায়িত্ব আৰু ক্ষমতা। ভাৰত বিশ্বৰ আটাইতকৈ গতিশীল, সক্ৰিয় আৰু ফলদায়ক গণতন্ত্ৰ বুলিও তেওঁ লগতে কয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, কেন্দ্ৰীয় মন্ত্ৰী ডঃ এছ জয়শংকৰ, হৰদীপ পুৰী, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, আম আদমী পাৰ্টীৰ নেত্ৰী আতিশী, মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰেও দিল্লীৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান সাব্যস্ত কৰে। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ পাছত সংবাদ মাধ্যমৰ মুখামুখি হৈ গণতন্ত্ৰৰ এই সৰ্ববৃহৎ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ সকলো ভোটদাতাকে আহান জনায়। তদুপৰি গৃহ বিভাগৰ সচিব অজয় ভাল্লা, চি পি আই এমৰ নেত্ৰী বৃন্দা কাৰত, বিজেপি দলৰ প্ৰাৰ্থী মনোজ তিৱাৰী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী উদিত ৰাজেও তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰে। আকাশবাণীৰ সংবাদদাতাই জনোৱা অনুসৰি দেশৰ ৰাজধানীৰ প্ৰচণ্ড গৰমকো নেওচি পুৱাৰে পৰাই বহুসংখ্যক ভোটদাতাই ভোটদানৰ বাবে ওলাই আহিছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী জোট ইণ্ডিয়াৰ দলসমূহক অত্যন্ত সুবিধাবাদী আৰু পৰিয়ালতান্ত্ৰিক দলৰ সমষ্টি হিচাপে অভিহিত কৰিছে। বিহাৰৰ পাটলিপুত্ৰ সংসদীয় সমষ্টিৰ বিক্ৰমত এখন জনসভাত ভাষণ দি শ্ৰীমোদীয়ে বিৰোধী জোটক সাম্প্ৰদায়িক, জাতিগত আৰু পৰিয়ালতান্ত্ৰিক ৰাজনীতি কৰা বুলি তীৱ সমালোচনা কৰে। তেওঁ কয় যে কংগ্ৰেছ, সমাজবাদী পাৰ্টি, নেশ্যনেল কনফাৰেন্স, আৰ জে ডি, এন চি পি আৰু আপৰ দৰে সুবিধাবাদী দলসমূহে প্ৰধানমন্ত্ৰীৰ পদবীক মিউজিকেল চেয়াৰত পৰিণত কৰিব বিচাৰিছে। বিৰোধী জোটে জনতাৰ কল্যাণৰ হকে কাম কৰিব নোৱাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই দলসমূহ স্বাৰ্থপৰ আৰু কেৱল পৰিয়াল চিনি পোৱা দল। শ্ৰীমোদীয়ে লগতে কয় যে ভাৰতক 2047 চনৰ ভিতৰত উন্নত দেশ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ সপ্তাহত প্ৰতিটো দিনতে 24 ঘণ্টাই কাম কৰিব আৰু ইয়াৰ বিপৰীতে বিৰোধী জোটে মোদীক গালি পৰাটোৱে একমাত্ৰ কাম হিচাপে বাকী লৈছে। প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰে যে কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলসমূহে অনুসূচিত জাতি, জনজাতি, অবিচি লোকসকলৰ অধিকাৰ কাঢ়ি ভোট বেংকৰ ৰাজনীতিৰে মুছলমানসকলক সংৰক্ষণৰ আওতালৈ আনিবলৈ উঠি পৰি লাগিছে। ধৰ্মভিত্তিক সংৰক্ষণ অসাংবিধানিক বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে আজি বিহাৰৰ কাৰাকাট আৰু বাক্সাৰ সংসদীয় সমষ্টিতো জনসভাত অংশগ্ৰহণ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে পূব মধ্য বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণীবতাহ ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে। এটা বিবৃতিত বিভাগে প্ৰকাশ কৰা অনুসৰি ৰেমণ্ডলৰ এই বতাহজাকে কাইলৈ মাজনিশাৰ ভিতৰত বাংলাদেশ আৰু পশ্চিমবংগৰ উপকূল অতিক্ৰম কৰি বিপদজনক সাগৰীয় ধুমুহাত পৰিণত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগৰ বিভিন্ন স্থানত মুষলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ওড়িশাৰ উত্তৰ উপকূল অঞ্চলত প্ৰবল বৰষুণৰ আগজাননী দিয়া হৈছে। একেদৰে ইয়াৰ প্ৰভাৱত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহতো প্ৰবল বৰষুণৰ সতৰ্কতা জাৰি কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কমিটীৰ কালি এখন বৈঠকত মিলিত হয়। কেবিনেট সচিব ৰাজীৱ গৌড়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত সাগৰীয় ধুমুহাৰ মুখামুখি হ'ব পৰাকৈ গ্ৰহণ কৰা প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰা হয়। ধুমুহাৰ পৰিপ্ৰেক্ষিতত মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ নিৰ্দেশ দিয়া হৈছে। জিলা নিয়ন্ত্ৰণ কক্ষসমূহ সক্ৰিয় কৰি তোলা হৈছে আৰু পৰিস্থিতিত অহৰহ চকু ৰখা হৈছে। প্ৰস্তুতিৰ অংশ হিচাপে পৰ্যাপ্ত আশ্ৰয়স্থান, বিদ্যুৎ যোগান, ঔষধ পাতি আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ 12টা দলক নিয়োগ কৰা হৈছে আৰু অতিৰিক্ত 5টা দলক সাজু কৰি ৰখা হৈছে। একেদৰে সেনা বাহিনী, নৌসেনা আৰু উপকূলৰক্ষীৰ উদ্ধাৰ আৰু সাহায্যকাৰী দলকো জাহাজ, বিমানসহ সাজু কৰি ৰখা হৈছে। চেন্নাই আৰু আন্দামানৰ মাজত এয়াৰ ইণ্ডিয়াৰ বিমানৰ চলাচল আজিৰ দিনটোৰ বাবে বাতিল কৰা হৈছে। এটা বিবৃতি অনুসৰি সাগৰীয় ধুমুহা ৰেমালৰ পৰিপ্ৰেক্ষিততে কলকাতা, আন্দামান আৰু অন্ধ্ৰ পোৰ্ট ব্লেয়াৰৰ মাজত বিমান সেৱাও বাতিল কৰা হৈছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ অভিযান অব্যাহত আছে। উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি গাজিপুৰ সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। এই সমষ্টিত তেওঁ বিজেপিৰ প্ৰাৰ্থী পৰেশনাথ ৰায়ৰ হৈ প্ৰচাৰ চলাব। ইপিনে সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱৰ লগতে দলটোৰ নেতা ডিম্পল যাদৱ আৰু কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই বাৰাণসীত আজি ৰোড শ্বত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰা এই সমষ্টিটোত কংগ্ৰেছৰ অজয় ৰায় প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি ছালেমপুৰ, বালিয়া, চন্দৌলি আৰু বাৰাণসীত প্ৰচাৰ চলাব। পাপুৱা নিউ গিনিৰ এংগা প্ৰদেশৰ কাওকালাম গাঁৱত কালি হোৱা ব্যাপক ভূমিস্খলনৰ ফলত 300ৰো অধিক লোক মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে। ভূমিস্খলনৰ ফলত বিধবস্ত হৈ পৰা গাঁওখনৰ 1100ৰো অধিক বাসগৃহ মাটিত পোত খোৱা বুলিও বিভাগীয় কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। আনহাতে গীত ৰাষ্ট্ৰখনৰ মণিটাকা অঞ্চলৰ 100ৰো অধিক গাঁও এই ভূমিস্খলনৰ দ্বাৰা প্ৰভাৱিত হৈছে বুলি জানিব পৰা গৈছে। দেশখনৰ প্ৰধানমন্ত্ৰী জেমছ মাৰাপে, দুৰ্যোগ প্ৰশমন, প্ৰতিৰক্ষা আৰু ঘাইপথ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে সাহায্য আৰু উদ্ধাৰ কাৰ্যত সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিছে। অসমৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড গৰম আৰু গ্ৰীষ্ম প্ৰবাহৰ লেখীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীৰ সালসলনি কৰা হৈছে। বঙাইগাঁও, কাৰ্বি আংলং, শোণিতপুৰ, মৰিগাঁও আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ উপৰি শিক্ষানুষ্ঠানসমূহক পৰ্যাপ্ত শীতল খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নিৰ্দেশনাটোত বিদ্যালয়সমূহক প্ৰাতঃ সভা, মুকলি আকাশৰ সলনি বিদ্যালয়ৰ বাৰান্দা বা শ্ৰেণীকোঠাৰ ভিতৰতে সম্পন্ন কৰিবলৈও উল্লেখ কৰা হৈছে। উৎকট গৰমৰ ফলত স্বাস্থ্যজনিত সমস্যাত ভোগা শিক্ষাৰ্থীক উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড উইমেন টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে। জ্যোতি সুৰেখা বেন্নান, পৰনীত কৌৰ আৰু অদিতি স্বামীৰে গঠিত ভাৰতীয় দলটোৱে ফাইনেলত তুৰ্কীৰ দলটোক পৰাস্ত কৰে। আনহাতে জ্যোতি সুৰেখা বেন্নান আৰু প্ৰিয়াংশে কম্পাউণ্ড মিক্সড টীম শাখাত ৰূপৰ পদক লাভ কৰিছে। ফাইনেলত জ্যোতি আৰু প্ৰিয়াংশৰ যুটীটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলিভিয়া ডিন আৰু ছয়ৰ সুলিভানৰ হাতত পৰাস্ত হয়। ভাৰতীয় তাৰকাশাত লৈ পি ভি সিন্ধুৱে আজি কুৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছ শাখাৰ ছেমি ফাইনেলত থাইলেণ্ডৰ বুছানন অনুপম ৰাংখানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিন্ধুৱে কালি অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত চীনৰ হান ইউক পৰাস্ত কৰে। আন এখন কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ অস্মিতা চলিহা চীনৰ ঝেং ই মেনৰ হাতত পৰাজিত হৈছিল। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ চেন্নাই এম এছ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ছানৰাইজাৰ্ছ হায়দৰাবাদে যোৱা নিশা দ্বিতীয়খন কোৱালিফায়াৰ খেলত ৰাজস্থান ৰয়েলছক 36 ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এই পৰ্যায়ত এখন ৰাজ্য আৰু দুটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 18টা সমষ্টিত ভোটগ্ৰহণ কৰা হৈছে। শেহতীয়া খবৰ অনুসৰি দিনৰ 1 বজা পৰ্যন্ত সামগ্ৰিকভাৱে 39.13% ভোটদান সম্পন্ন হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে কৈছে যে পূব মধ্য বংগোপসাগৰৰ ওপৰত সৃষ্টি হোৱা নিম্নচাপ আজি সন্ধিয়া ঘূৰ্ণী বতাহ ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে আৰু ভাৰতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপ দ্বিতীয় পৰ্যায়ৰ কম্পাউণ্ড উইমেন টীম শাখাত সোণৰ পদক অৰ্জন কৰিছে।